এইয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধানমন্ত্ৰীসমূহত আছে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনত তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। নবীকৰণযোগ্য শক্তিৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। পশ্চিম এছিয়াৰ দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাজিত কৰে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনত তৃতীয়বাৰৰ বাবে এন ডি এৰ শাসনৰ সূচনা কৰি নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন এন ডি এৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102 বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়াব সিং ছাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিলে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে। ৰাজ্যখনত নতুন মন্ত্ৰীসভাই কাইলৈ শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ তথা গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ শেহতীয়া বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে 126 আসনৰ ভিতৰত 102 আসনতে জয়লাভ কৰিছে। ইয়াৰ ভিতৰত বিজেপিয়ে 82 আসন লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদ আৰু বি পি এফে 10 আসন লাভ কৰে। 2016 তেতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনত বিজেপি চৰকাৰ প্ৰথমবাৰৰ বাবে শাসনলৈ অহাৰ পাছত অসমত এইবাৰ তৃতীয়বাৰলৈ এন ডি এ পুনৰ চৰকাৰ গঠন কৰিব। 2021 মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মা হ'ব দ্বিতীয়বাৰৰ বাবে একেৰাহে মুখ্যমন্ত্ৰী হোৱা প্ৰথমগৰাকী অকংগ্ৰেজী নেতা। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰভু সোমনাথক পূজা অৰ্চনা কৰাৰ লগতে ধৰ্মীয় ৰীতি নীতিৰে কুম্ভ অভিষেকো কৰিব। ইয়াৰ পাছত তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত এটা ৰোড শ্বৰ আয়োজন কৰা হৈছে। এই ৰোড শ্বত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটিল আৰু উপ মুখ্যমন্ত্ৰী হৰ্ষ সাংভিয়ে অংশ ল'ব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰৰ পৰা অনুষ্ঠিত সোমনাথ অমৃত পৰ্ব কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দলে এয়াৰ শ্বৰ প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পাছত বদোদৰালৈ যাব আৰু তাত তেওঁ 1000 ল'ৰা আৰু 1000 ছোৱালী থাকিব পৰা চৰ্দাৰধাম হোষ্টেল উদ্বোধন কৰিব। নবীকৰণযোগ্য শক্তিৰ সংস্থাপিত ক্ষমতাৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশৰ মুঠ শক্তি উৎপাদনৰ 50% অধিক বৰ্তমান অজীৱাশ্ম ইন্ধনৰ পৰা সংগৃহীত আৰু ইয়াৰ পৰিমাণ 262.7 GW। তথ্য অনুসৰি সৌৰ মডিউলৰ উৎপাদন ক্ষমতা বিগত বৰ্ষৰ 38 GW পৰা 74 GW বৃদ্ধি পাইছে। একেদৰে ছলাৰ চেলৰ উৎপাদন ক্ষমতাও 9 GW পৰা 25 GW বৃদ্ধি পাইছে। শক্তিখণ্ডত বহিৰাষ্ট্ৰৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা এতিয়া ভাৰতৰ মূল লক্ষ্য হিচাপে পৰিগণিত হোৱা বুলি এক শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হায়দৰাবাদত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ হায়দৰাবাদস্থিত বাসগৃহত সাক্ষাৎ কৰে। এই সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতৰ কালত দুয়োগৰাকী নেতাই বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ মত বিনিময় কৰে। সামাজিক মাধ্যম এক্সযোগে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এই সাক্ষাতক অতি উষ্ম বুলি অভিহিত কৰাৰ লগতে বিভিন্ন বিষয়ক লৈ বিশদ আলোচনা হোৱাৰ কথাও উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পশ্চিম এছিয়াত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক সম্পূৰ্ণ অগ্ৰাহ্য কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে সামাজিক মাধ্যমত উল্লেখ কৰা মতে ইৰাণৰ প্ৰতিনিধিয়ে প্ৰেৰণ কৰা এই সঁহাৰি কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। উল্লেখযোগ্য যে ইৰাণে পাকিস্তানৰ মধ্যস্থতাত আমেৰিকাৰ শান্তি প্ৰস্তাৱৰ উত্তৰ প্ৰেৰণ কৰিছিল। ইৰাণৰ সংবাদ সংস্থা আই এছ এনে প্ৰকাশ কৰা অনুসৰি তেহৰাণে তেওঁলোকৰ প্ৰস্তাৱত মূলতঃ সামৰিক সংঘাতৰ অন্ত পেলোৱা আৰু বিশ্বৰ তেল সৰবৰাহৰ অন্যতম কেন্দ্ৰ হৰমুজ প্ৰণালীত সামুদ্ৰিক নিৰাপত্তা নিশ্চিত কৰাৰ দিশটোত গুৰুত্ব দিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানে স্পষ্ট কৰিছে যে পশ্চিমীয়া দেশৰ সৈতে আলোচনাত বহাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে আত্মসমৰ্পণ কৰিছে। ইপিনে ইৰাণৰ সঁহাৰি লাভ কৰাৰ পাছতে কালি নিশা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহুৱে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। এই আলোচনা কালত দুয়োগৰাকী নেতাই আঞ্চলিক নিৰাপত্তা আৰু ইৰাণৰ ইউৰেনিয়াম ভাণ্ডাৰ ধবংস কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সহমত পোষণ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰিছে যে ইৰাণ বৰ্তমান সামৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছে আৰু তেওঁলোকৰ প্ৰতিৰক্ষা ব্যৱস্থা প্ৰায় বিধবস্ত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সতৰ্ক কৰি দিয়ে যে যদিহে ইৰাণে ইউৰেনিয়াম সমৃদ্ধকৰণৰ স্থানসমূহক লৈ ভাবুকিৰ সৃষ্টি কৰে তেন্তে আমেৰিকাই তাৎক্ষণিক সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব। পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অধ্যক্ষতা কৰিব। যোৱা শনিবাৰে ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে শপত গ্ৰহণ কৰা আন পাঁচগৰাকী মন্ত্ৰীৰ মাজত আজি দপ্তৰসমূহ বিতৰণ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আজিৰ প্ৰথমখন কেবিনেট বৈঠকত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিতং আলোচনা কৰা হ'ব। বিশেষকৈ আয়ুষ্মান ভাৰত আঁচনিৰ প্ৰয়োগ, অন্নপূৰ্ণা ভাণ্ডাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সপ্তম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণ আদি বিষয়সমূহে অগ্ৰাধিকাৰ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰশাসনিক কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিভাগৰ সচিবসকলৰ সৈতে আইন শৃংখলাজনিত পৰিস্থিতিৰো পৰ্যালোচনা কৰিব। এই বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলো উপস্থিত থকাৰ কথা। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই সৰ্বাধিক 73 ৰাণ কৰে। মুম্বাইৰ কৰ্বিন বসে 4টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 166 ৰাণ কৰে। দলৰ হৈ তিলক বৰ্মাই সৰ্বাধিক 57 ৰাণ কৰে। বেংগালুৰু ভুৱনেশ্বৰ কুমাৰে 4টা উইকেট দখল কৰে। ভুৱনেশ্বৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এইবাৰ প্ৰতিযোগিতাত কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি জছ ইংলিছৰ 85 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই 19 অভাৰ আৰু 2টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ উৰ্বিল পেটেলে 65 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ ৰাজ্যপাল লক্ষ্মী প্ৰসাদ আচাৰ্য, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। নবীকৰণযোগ্য শক্তি ক্ষমতাৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। পশ্চিম এছিয়াৰ দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।